এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল, বিধানসভা নিৰ্বাচনৰ বাবে কেইবাটাও সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, দেশৰ নিৰ্বাচনী আয়োগে নিয়োগ কৰা পৰ্যবেক্ষকসকলৰ জিলাসমূহত দায়িত্ব গ্ৰহণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত বিশেষ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰে। আজি জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মহা সমাৰোহেৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁৰ পৰিয়াল আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, বি চি চি আইৰ সচিব তথা ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া উপস্থিত থাকে। প্ৰতিকূল বতৰকো নেওচি ডঃ শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ সমদলত সমষ্টিৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।
আয়ুক্তৰ কাৰ্যালয়ত মই 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু অসমবাসী ৰাইজৰ মই শুভেচ্ছা কামনা কৰিছোঁ। সকলোৱে যেন আমাক আশীৰ্বাদ কৰে। আজি মোৰ বহুকেইজন সতীৰ্থও অসমৰ বিভিন্ন স্থানত মনোনয়ন পত্ৰ দাখিল কৰিব। 23 তাৰিখে বাকীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব। আমাৰ বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ কৰিবলৈ অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।
জাগীৰোড সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাই আজি মনোনয়ন পত্ৰ দাখিল কৰে। জাগীৰোড সমষ্টিৰ বহু লোকে শোভাযাত্ৰা কৰি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত হাজৰিকাৰ মনোনয়ন পত্ৰ দাখিল কৰে।
জাগীৰোডৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ পৰা আশীৰ্বাদ বিচাৰিছো। আপোনালোকৰ সহায় অবিহনে, আপোনালোকৰ আশীৰ্বাদ অবিহনে মই এইখিনি অৱস্থা কেতিয়াও নাপাওঁ। মই আপোনালোকৰ ওচৰত, জাগীৰোডবাসীৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আপোনালোকে এইবাৰো যিহেতু বিজেপি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আজি নামাংকন পত্ৰ দাখিল কৰিবলৈকে দেওশাল মন্দিৰৰ পৰা ওলাইছোঁ। মই আশা ৰাখিছোঁ জাগীৰোডৰ ৰাইজে মোক মৰম কৰিব, আশীৰ্বাদ কৰিব। জাগীৰোডৰ ৰাইজক সেৱা কৰিছোঁ, সেৱা কৰিম, সেৱা ভৱিষ্যতেও কৰিম। গতিকে আপোনালোকৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ।
মৰিগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মৰিগাঁও আয়ুক্তৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰ দাখিল কৰে। কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী, দতমা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰী, গোসাইগাঁও সমষ্টিৰ প্ৰাৰ্থী অনিন্দা বসুমতাৰী আৰু পৰ্বতজোৰা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী আয়ুব হুছেইন মণ্ডলে আজি মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাং জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি ছিডলি চিৰাং সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী, বিজনী বিধানসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে চিৰাং ছিডলি সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম আৰু বিজনী বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মচুকা বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। গোলাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজন্ত নেওক আৰু সৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে গোলাঘাট জিলা বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। নগাঁও বটদ্ৰৱা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী ডঃ দুৰ্লভ সোমোৱাই মনোনয়ন পত্ৰ দাখিল কৰে। বৰহমপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামী, ৰহা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শশীকান্ত দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে। তামোলপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আৰু ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিশ্বজিৎ দৈমাৰীক বি টি চিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী, বি টি চিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ লগতে এন ডিৰ বহুসংখ্যক নেতাকৰ্মীয়ে সংগ দিয়ে। তামোলপুৰৰ মতমা চকৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক বিশাল সমদলেৰে তেওঁৰ মনোনয়ন দাখিলৰ সময়ত হাজাৰ হাজাৰ লোকে সংগ দিয়ে। ইফালে প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত পন্নী, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক জলেন দৈমাৰী আৰু কেইবাগৰাকীও ইউ পি পি এলৰ শীৰ্ষ নেতা উপস্থিত থাকে। ভৱানীপুৰ সৰভোগ সমষ্টিত চি পি আই এম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই মনোনয়ন পত্ৰ দাখিল কৰে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ সমষ্টিত আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই সংগ দিয়ে। শিৱসাগৰ সমষ্টিৰ অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকায়ো কেইবাশ সমৰ্থকৰ উপস্থিতিত আজি মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অজয় গগৈ আৰু নাজিৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়ায়ো আজি মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে। ইফালে ডিব্ৰুগড় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংগ দিয়ে। ডিব্ৰুগড় জিলাৰ মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডঃ জ্ঞানশ্ৰী বৰাই আজি মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ খোৱাং সমষ্টিৰ অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ো মনোনয়ন পত্ৰ দাখিল কৰে। কালি ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ ভিতৰত 7টা সমষ্টিত মনোনয়ন পত্ৰ দাখিল হয়। ৰূপহীহাট, যোৰহাট আৰু বোকাখাট সমষ্টিত 3গৰাকী প্ৰাৰ্থীয়ে দুখনকৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ ফলত মুঠ মনোনয়ন পত্ৰৰ সংখ্যা 10 হয়। অহা 23 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে নিয়োজন কৰা পৰ্যবেক্ষকসকল ৰাজ্যৰ সকলো জিলাতে উপস্থিত হৈছে। এই পৰ্যবেক্ষকসকলৰ ভিতৰত সাধাৰণ আৰু আৰক্ষী পৰ্যবেক্ষকসকল আছে। এই পৰ্যবেক্ষকসকলে সমাগত নিৰ্বাচনী প্ৰক্ৰিয়া সুৰক্ষিত, স্বচ্ছ আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইতিমধ্যে তেওঁলোকে নিজ নিজ দায়িত্বস্থলীত উপস্থিত হৈ বিভিন্ন বিষয় পৰ্যালোচনা কৰিছে। সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন সমষ্টিত ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতেই কেইবাজনো প্ৰাৰ্থীয়ে আজি প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। কংগ্ৰেছ দলৰ পৰা পাকা বেদবাৰী সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা জাকিৰ হুছেইন সিকদাৰে আজি নিজৰ সমষ্টিৰ সমৰ্থকসকলক লৈ ভেল্লাৰ পৰা সমদল উলিয়ায়। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সৃষ্টি হোৱা পাকা বেদবাৰী সমষ্টিত ভেল্লা অঞ্চলটো নকৈ অন্তৰ্ভুক্ত হৈছে। সমদলৰ নেতৃত্ব দি পাকা বেদবাৰী সমষ্টিক সকলো ধৰণৰ সমস্যাৰ পৰা মুক্ত কৰি তোলাই এইবাৰৰ নিৰ্বাচনৰ মূল বিষয় বুলি প্ৰাৰ্থী সিকদাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে। সমাগত বিধানসভা নিৰ্বাচনত কৰ্তব্যত নিয়োজিত থাকিবলগীয়া সকলো বিষয়া কৰ্মচাৰীৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানে এই বৈঠকত সভাপতিত্ব কৰে। নিৰ্বাচনী দায়িত্ব পালনৰ সময়ত কোনো কৰ্মচাৰীয়ে স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ মুখামুখি হলে তেওঁলোকক আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা দিয়া হ'ব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। কৰ্মচাৰীসকলে এই সুবিধা যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়, টিয়ক এফ আৰ ইউ আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন আদি নিৰ্দিষ্ট চিকিৎসালয়সমূহত লাভ কৰিব। আজিৰ এই বৈঠকত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, জিলা চিকিৎসা বিষয়া, অটল অমৃত অভিযানৰ বিষয়াসকলৰ লগতে প্ৰশাসনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰহিলৈ মানকাছৰ পৰিদৰ্শন কৰিব। ডঃ শৰ্মাই প্ৰথমে মানকাছৰত উপস্থিত হৈ প্ৰাৰ্থী জাভেদ ইছলামৰ ঘৰত অগপ বিজেপি কৰ্মীসকলৰ সৈতে নিৰ্বাচনী আলোচনাত অংশগ্ৰহণ কৰাৰ পাছত এটা নিৰ্বাচনী প্ৰচাৰ সমদলত ভাগ ল'ব। মানকাছৰ সমষ্টিত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ ডঃ শৰ্মাই প্ৰচাৰ চলাব। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত চৰকাৰী পক্ষই কামৰূপ মহানগৰ জিলা আৰু ছেছন আদালতত সকলো অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে যুক্তি প্ৰদৰ্শন প্ৰক্ৰিয়াৰ অন্ত পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল। বিধানসভা নিৰ্বাচনৰ বাবে কেইবাটাও সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। দেশৰ নিৰ্বাচনী আয়োগে নিয়োগ কৰা পৰ্যবেক্ষকসকলৰ জিলাসমূহত দায়িত্ব গ্ৰহণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত বিশেষ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।